গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা, ভুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ভিতৰতে থাকি গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ লগতে যোৱাকালি বাতচিত কৰিছে। শ্ৰীমোদীৰ পৰা কৈছে, শুভাংশু লগা জাৰ্ণিৰ পৰা এটা নতুন সদী লগা ভাল শুৰুৱাত হৈ যোৱা জনাই দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে তেওঁ লগা অনুভৱ বাতি দিয়াতে কেপ্টেইন শুক্লাৰ পৰা কৈছে, ট্ৰেইনিং সময়তে তেওঁৰ পৰা বেছি কথা শিকিবলৈ পাৰিছে আৰু তেওঁৰ লগা জাৰ্ণি পুৰা দেশ কাৰণে এটা মিলা জুলা সফলতা আছে বুলি কৈ দিছে।
अंतरिक्ष में भारत का परचम लहराने के लिए मैं आपको हार्दिक बधाई और शुभकामनाएं देता हूं। सबसे पहले तो ये बताइए, वहां सब कुशल मंगल है? आपकी तबीयत ठीक है?
जी प्रधानमंत्री जी, बहुत बहुत धन्यवाद आपकी विशेष का और 140 करोड़ मेरे देशवासियों के विशेष का। मैं यहां बिल्कुल ठीक हूं, सुरक्षित हूं। आप सबके आशीर्वाद और प्यार की वजह से बहुत अच्छा लग रहा है। बहुत नया एक्सपीरियंस है ये, और कहीं ना कहीं बहुत सारी चीजें ऐसी हो रही हैं जो दर्शाती हैं कि मैं और मेरे जैसे बहुत सारे लोग हमारे देश में और हमारा भारत किस दिशा में जा रहा है।
কেপ্টেইন শুক্লা স্পেচ তে ট্ৰেভেল কৰা ছেকেণ্ড ইণ্ডিয়ান এষ্ট্ৰনট আছে। উইং কমাণ্ডাৰ ৰাকেশ শৰ্মা পাছতে জুন পৰা 40 চাল 4 ডেকেড আগতে চাল 1984 ছোভিয়েট মিছন লগা এটা ভাগ হিচাপে কস্মিক জাৰ্ণি কৰিছিলে। জুৱলজি আৰু মাইনিং কাৰণে এডভাইজাৰ ডব্লিউ চিংগাং কনিয়াৰ পৰা নাগালেণ্ড লগা মিনাৰেল ৰিচৰ্চেছবিলাক লগা আৰ্থিক ক্ষমতা ওপৰতে জোৰ দিছে। যোৱাকালি গুৱাহাটীতে ছেকেণ্ড নৰ্থ ইষ্ট মাইনিং মিনিষ্টাৰ্ছ কনক্লেভকে এড্ৰেছ কৰি দিয়াতে তেওঁ পৰা কৈছে, ছাষ্টেইনেবল মিনাৰেলছ যেনেকা অইল, নেচাৰেল গেছ, কল আৰু ছেণ্ডষ্টোন তে ষ্টেট ৰিচ আছে, হৈলেবি এইটো ধনকে এটা মজবুত মাইনিং ইণ্ডাষ্ট্ৰী বনাই দিয়াতে চুনৌতি থাকি আছে। শ্ৰী কন্যাক পৰা জনাই দিছে কি দেশ লগা মিনাৰেল এক্সপ্ল'ৰেশ্যন গ'ল হিচাপে নাগালেণ্ড পৰা কল আৰু লাইমষ্টোন এক্সপ্ল'ৰ কৰি দিবলৈ কোচিছবিলাক আগে বঢ়াই দি আছে। এইটো নিমিত্তে আহিয়া 2-3 চাল সময়তে কিছুমান লাইমষ্টোন ব্লকছবিলাক এক্সপ্ল'ৰেশ্যন কাৰণে তৈয়াৰ হৈ যাব বুলি কৈ দিছে।
Government of Nagaland acknowledges the Ministry of Mine and Ministry of Coal for supporting exploration activities and capacity building of DGM Nagaland through the NMET and CMBDI. Looking toward nation and state interests, I would like to state that at least some mineral block, limestone, magnetic will be ready for exploration in the next 2-3 years.
বিয়া কানেক্টিভিটি একটা আসল চুনৌতি আছে বলে জনাই দি কিনা এডভাইজার পৰা এইটো রিজনটি মাইনিং কামবিলাকে জলদি আগবঢ়াই দিবলে কারণে সেন্ট্রেল সরকারকে ইনফ্রাস্ট্রাকচার উন্নতিতে সহযোগ করে দিবলে কারণে অনুরোধ করে দিছে। এগ্ৰ' ফৰেষ্ট্ৰীকে আগবঢ়াই দিবলৈ এটা কচিষ্টে চৰকাৰৰ পৰা খেতি বাৰী কৰা মাটিৰ ওপৰতে গছ কাটিবলৈ কাৰণে মডেল ৰুলছ জাৰি কৰি দিছে। এইটোৰ পৰা ফাৰ্মাৰ্ছ খান লগা ইনকাম ইয়াৰ আমদানি দুইগুণা বঢ়াই দিবলৈ, জংগল ইয়াৰ ফৰেষ্ট বাহাৰতে ট্ৰী কাৱাৰকে বঢ়াই দিবলৈ, মৌচুম বদলাৱকে কমাই দিবলৈ আৰু লম্বা সময়তক মাটি চলাব পাৰিয়া বনাই দিবলৈ বি এইটো লগা ভাৱনা আছে। এনভাইৰনমেণ্ট মিনিষ্ট্ৰীৰ পৰা চব ষ্টেট চীফ ছেক্ৰেটাৰীজ খানকে পঠাই দিয়ে এটা চিঠিতে কৈ দিছে কি এগ্ৰ' ফৰেষ্ট্ৰীতে বেপাৰ লগা কামকে বঢ়াই দিবলৈ আৰু কোনোবি দিগদাৰী চামনা নকৰি দি কিনা ফাৰ্মিং ছিষ্টেমতে গছ পৌধা লগাই দিয়া কাম নিমিত্তে ফাৰ্মাৰ্ছ খানকে লাভ দিবলৈ এইটো লগা ভাৱনা আছে। ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনকৰ পৰা কৈছে, কোনোবি কনষ্টিটিউশ্যন লগা প্ৰিয়েম্বল তেওঁৰ লগা আত্মা আছে আৰু এইটোকে বদলি কৰি দিবলৈ নাপাৰে। নিউ দিল্লীতে এটা ইভেণ্টকে এড্ৰেছ কৰি দিয়াতে শ্ৰী ধনকৰ পৰা কৈছে, এমাৰ্জেঞ্চি সময়তে প্ৰিয়েম্বলতে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি ৱৰ্ড জোৰাই দিয়া পৰা কনষ্টিটিউশ্যন বনাই দিয়া ফ্ৰেমাৰ্ছ খান লগা মাইণ্ড ছেট লগা বিট্ৰেয়েলকে জনাই দিয়ে।
Preamble of Indian Constitution is unique. The preamble has been imparted by we the people of India, except Bharat. Nobody's constitution's preamble has undergone change. And why? Preamble is not changeable. Preamble is not alterable. Preamble is the basis on which constitution has grown.
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি ভোজৰ 11 বজাতে আকাশবাণীৰ ওপৰতে মন কী বাত প্ৰগ্ৰামটি দেশ আৰু দেশ বাহাৰতে থাকি মানুহখন লগতে তেওঁৰ লগা ভাৱনা বিচাৰবিলাক বাতি দিবলৈ আছে। এইটোবাৰ এইটো মান্থলি ৰেডিঅ' প্ৰগ্ৰাম লগা 123rd এপিছড হ'বলৈ আছে। এইটো প্ৰগ্ৰামকে আকাশবাণী আৰু দূৰদৰ্শন লগা পুৰা নেটৱৰ্ক, AIR নিউজ ৱেবছাইট আৰু নিউজ অন ইয়াৰ মোবাইল এপতে ব্ৰডকাষ্ট কৰি দিয়া হ'ব আৰু ইউটিউব চেনেলছবিলাক ওপৰতে লাইভ ষ্ট্ৰীম কৰি দিয়া হ'ব আৰু হলিষ্টিক হেলথ আর অল্টারনেটিভ হিলিং মেথডস কে আগবাই দিবলে একটা ডাঙর কসিস্তে ইন্ডিয়ান রেড ক্রস সোসাইটি ডিমাপুর ডিস্ট্রিক্ট পর একটা পাঁচ দিন লম্বা অকুপ্রেশার আর চিরোপ্র্যাক্টর থেরাপি ক্যাম্প শুরু করে দিছে। এইটু ক্যাম্প যাকালিপর লায়ন্স হেলথ সেন্টার মিডল্যান্ডে শুরু হয়ে যাইছে আর জুলাই মহিনা দুই তারিখ তক জারি থাকবে আছে। রাজস্থান পর আহিয়া তিনজন এক্সপিরিয়েন্স ডক্টর্স খান লগতে দুসরা মাজতে অকুপ্রেশার চিরোপ্র্যাক্টিক থেরাপি আর ফায়ার কাপিং নিচিনা স্পেশালাইজ ট্রিটমেন্টস লগতে এইটু ক্যাম্প পর বেক আর জয়েন্ট পেইন সার্ভাইকেল আর থাইরয়েড ইস্যুজ হেডেক্স আসমা আর আর্থারাইটিস কে লই বেলেগ বেলেগ ক্রনিক অবস্থাবিল কারণে নন ইনভেসিভ আর ড্রাগ ফ্রি আরাম উপলব্ধ করাই দিয়ে আছে। ইন্ডিয়ান রেড ক্রস ডিমাপুর লাগা চেয়ারম্যান চন্দু আগ্রওয়াল পর কইছে এইটু ক্যাম্প পর 500 পর উপর গিনতিতে মানুখানকে লাভ হব বলে আশা থাকি আছে। ডেইলি সেশনস দুইটা সময়তে থাকি আছে, ফুজির 9 বাজি আধা পর দিন 3 বাজি তক আর সাম 3 বাজি পর 6 বাজি আধা তক পুরা 5 দিন কারণে 100 টাকা লাগা একটা রেজিস্ট্রেশন ফি আছে। এইটির লগতে আজি ফুজির লাগা নাগামিজ খবর শেষ করে আছে, শুনি থাকিবি সাম লাগা নাগামিজ খবর 7:10 মিনিটে আনি দিব। আপনি খান সব লাগা দিন ভাল থাকিব বলে আশা করে আছে।